রোমিয়া অধ্যায় ৭। নতুবা হে ভাইবিলাক, মানুহ যিমান কাল জীয়াই থাকে সিমান কাললৈকেহে যে বিধান তার ওপৰত প্ৰভুত্ব করে ইয়াক তোমালোকে নাজানা নেকি? কিয়নো মই বিধান জনাবিলাকক কৈছো, কারণ সধবা স্ত্রী জীয়াই থকা স্বামীরে সৈতে বিধানেরে বন্ধা, কিন্তু স্বামী মরিলে তেও স্বামীর বিধানৰ পৰা মুক্ত হয়। এতেকে তেওঁর স্বামী জীয়াই থাকুতেই যদি তেওঁ আন পুরুষর হয় তেতিয়া তেওঁক ব্যভিচারিণী বোলা যাব, কিন্তু স্বামী মরিলে সেই বিধানৰ পৰা মুক্ত হওয়াত পাছত আন পুরুষর হলেও তেওঁ ব্যভিচারিণী নহয়। সেইদরে হে মোর ভাইবিলাক, আমি যেন ঈশ্বৰলৈ ফল উৎপন্ন করো, এই কারণে তোমালোকো আন এজনার অর্থাৎ মৃতবিলাকৰ মাজৰ পৰা তোলা জনার হবলৈ খ্রিস্টৰ শরীরৰ দ্বারাই বিধানৰ সম্বন্ধে মৰা হল। কিয়নো যেতিয়া আমি মাংসৰ বশত আছিল তেতিয়া মৃত্যুলৈ ফল উৎপন্ন কৰিবলৈ বিধানৰ দ্বারাই হওয়া পাপৰ অভিলাষবোৰে আমাৰ অঙ্গ প্রত্যঙ্গবোৰত নিজ নিজ কার্য সাধন করিলে, কিন্তু যিহতে আমি বন্ধ আছিল তার সম্বন্ধে মৰা হৈ এতিয়া বিধানৰ পৰা মুক্ত হলো, তাতে আমি আখৰৰ প্ৰাচীনতাৰে নহয় কিন্তু আত্মাৰ নতুনতাৰে দাস্য কৰ্ম কৰো। তেন্তে আমি কি কম, বিধানেই পাপ নে? এনে নহওক, কিন্তু পাপনো কি তাক মই নাজানিছিলো, কেৱল বিধানৰ দ্বাৰাই জানিবলৈ পালো। কিয়নো
লোভ নকৰিবা,
বিধানে ইয়াক নকোৱা হলে লোভনো কি তাক নাজানিলাহেঁতেন, কিন্তু পাপে চল পাই সেই আজ্ঞাৰ দ্বাৰাই মোৰ অন্তৰত লোভ আদি সকলো অভিলাষ সাধন কৰিলে। কিয়নো বিধানৰ বিনে পাপ মৰা, আৰু পূৰ্বে বিধানৰ বিনে মই জীয়াই আছিল, কিন্তু পাছত সেই আজ্ঞা আহিলত পাপ পুনৰাই জিলে, মই মৰিলো, আৰু দেখা গ'ল জীৱনৰ নিমিত্তে দিয়া যি আজ্ঞা সেই মোলৈ মৃত্যুজনক হল, কিয়নো পাপে চল পাই সেই আজ্ঞাৰ দ্বাৰাই মোক ভুলাই তাৰেই মোক বধ কৰিলে। এই কাৰণে বিধান পবিত্ৰ, আজ্ঞাও পবিত্ৰ, ন্যায় আৰু উত্তম। তেন্তে যি উত্তম সেই মোলৈ মৃত্যুজনক হলনে? এনে নহয়, কিন্তু যি উত্তম তাৰে পাপে মোত মৃত্যু সাধন কৰাৰ দ্বাৰাই যেন সেই পাপ বুলি প্ৰকাশ পায়, আৰু আজ্ঞাৰ দ্বাৰাই পাপ যেন অতিশয় পাপ পূৰ্ণ হয়, এই কাৰণে পাপহে মোলৈ মৃত্যুজনক হল। কিয়নো বিধান যে আত্মিক তাক আমি জানো, কিন্তু মই হলে মাংসিক আৰু পাপৰ অধীনলৈ বিকৃত, কাৰণ মই যি সাধন কৰো তাক নাজানো। কিয়নো মোৰ ইচ্ছাৰ দৰে আচৰণ নকৰো, কিন্তু যিহকে ঘৃণাও তাকে কৰো। কিন্তু মোৰ ইচ্ছাৰ দৰে যদি নকৰো তেন্তে বিধান যে উত্তম ইয়াক স্বীকাৰ কৰো, কিন্তু এতিয়া আৰু মই নহয় মোত নিবাস কৰা পাপেহে তাক সাধন কৰিছে। কিয়নো মই জানো যে মোত অৰ্থাৎ মোৰ মাংসত উত্তমতা বাস নকৰে, ইচ্ছা কৰিবলৈ মোৰ সামৰ্থ্য আছে কিন্তু উত্তমতা সাধন কৰিবলৈ হলে নাই। কিয়নো যি উত্তমতালৈ ইচ্ছা হয় তাক নকৰো, কিন্তু যি মন্দলৈ মোৰ ইচ্ছা নাই তাকে আচৰো। কিন্তু মোৰ ইচ্ছাৰ দৰে যদি নকৰো তেন্তে আৰু মই নহয় মোত নিবাস কৰা পাপেহে তাক সাধন কৰিছে। এতেকে যেতিয়া উত্তম কৰ্ম কৰিবলৈ মোৰ ইচ্ছা হয় তেতিয়া মন্দ মোৰ ওচৰত থাকে, এনে এটা নিয়ম পাইছো। কিয়নো মই আন্তৰিক পুৰুষৰ দৰে ঈশ্বৰৰ বিধানত সন্তুষ্ট হৈছো, কিন্তু মোৰ মনৰ বিধানৰ বিৰুদ্ধে যুদ্ধ কৰা আৰু মোৰ অংগ প্ৰত্যংগবোৰত থকা পাপৰ বিধানৰ অধীনে মোক বন্দী কৰা এনে আন এটা নিয়ম মোৰ অংগ প্ৰত্যংগবোৰত দেখো। হাই হাই, মই কেনে দুৰ্ভগীয়া মানুহ! এই মৃত্যুৰ দেহৰ পৰা মোক কোনে নিস্তাৰ কৰিব? আমাৰ প্ৰভু যীশুখ্ৰীষ্টৰ দ্বাৰাই মই ঈশ্বৰৰ ধন্যবাদ কৰো। এতেকে মই আপোন মনেৰে ঈশ্বৰৰ বিধানৰ কিন্তু মাংসেরে পাপর বিধানর দাস্য কর্ম করো।